এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। নমস্কাৰ। অসম চৰকাৰে ব্যৱসায়ী আৰু নিজকে সাংস্কৃতিক কৰ্মী বুলি দাবী কৰা শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে জড়িত যিকোনো সংগঠন বা সংস্থাই ৰাজ্যখনৰ ভিতৰত কোনো ধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। তদুপৰি ৰাজ্য চৰকাৰে সেই ব্যক্তিজনৰ সৈতে জড়িত কোনো অনুষ্ঠানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনো ধৰণৰ আৰ্থিক অনুদান, বিজ্ঞাপন বা পৃষ্ঠপোষকতা প্ৰদান নকৰে। লগতে ৰাজ্য চৰকাৰে তেওঁক কোনো ধৰণৰ বিত্তীয় সাহায্য বা পৃষ্ঠপোষকতা প্ৰদান নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খন্তেক সময়ৰ আগতে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গক ছিংগাপুৰত আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেললৈ আমন্ত্ৰণ কৰি লৈ যোৱা আৰু ছিংগাপুৰৰ সাগৰৰ পানীত বুৰি জুবিন গাৰ্গৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত পৰৱৰ্তীকালত কেতবোৰ স্ববিৰোধী মন্তব্য প্ৰকাশ কৰাৰ পৰিপ্ৰেক্ষিতত শ্যামকানু মহন্তৰ বিৰুদ্ধে সমগ্ৰ অসমতে তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছিল। অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ চিতাভস্ম তেওঁৰ অনুৰাগী সংগঠন বা ব্যক্তিবিশেষে সংগ্ৰহ কৰিব পৰাকৈ অসম চৰকাৰে এটা পৰ্টেল মুকলি কৰাৰ সিদ্ধান্ত লৈছে। শিক্ষামন্ত্ৰী ড০ অনুজ পেগুৱে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ পাছতে কালি সোণাপুৰৰ কমাৰকুচিত এই কথা সদৰি কৰে। তেওঁ কয় যে এই পৰ্টেলটোত পঞ্জীয়ন কৰাৰ প্ৰক্ৰিয়া অতি সৰল ৰখা হ'ব আৰু আগ্ৰহীসকলে ইয়াত পঞ্জীয়ন কৰি শিল্পীগৰাকীৰ চিতাভস্ম সংগ্ৰহ কৰিব পাৰিব।
যি ভস্ম আছে সেই ভস্ম সাংস্কৃতিক বিভাগৰ হাতত সি সুৰক্ষিত হৈ থাকিব। ইয়াক ইতিমধ্যে ঘোষণা কৰা হৈছে যে যোৰহাটত যি সমাধিস্থলী নিৰ্মাণ হ'ব তালৈ এই চিতাভস্ম কঢ়িয়াই নিয়া হ'ব। অসম চৰকাৰে খুব এটা চিম্পল পৰ্টেল বনাই দিব। অসমৰ যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠানে জুবিন গাৰ্গ ডাঙৰীয়াৰ চিতাভস্ম পাব বিচাৰে তেওঁলোকৰ নিজৰ ব্যৱহাৰৰ কাৰণে, কাৰণ তেওঁলোকেও এই চিতাভস্ম লাভ কৰিব পাৰিব, তাৰ কাৰণে তেওঁলোকে এটা অনলাইন আবেদন কৰিব লাগিব।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত অস্বাভাৱিকভাৱে মৃত্যু হোৱাৰ ঘটনাৰ তদন্ত বিচাৰি এজন অধিবক্তাই দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিছে। অহা 8 নৱেম্বৰত এই আবেদনখনৰ শুনানিৰ বাবে তালিকাভুক্ত কৰিবলৈ উচ্চ ন্যায়ালয়ে আজি নিৰ্দেশ দিছে। অৱশ্যে কোনো ব্যক্তিগত স্বাৰ্থত যদি আবেদনখন দাখিল কৰা হৈছে তেনেহলে আবেদনকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও আদালতে সকীয়াই দিছে। বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পুনৰ মুকলি কৰা হৈছে। এই উপলক্ষে আজি উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ প্ৰথম প্ৰৱেশদ্বাৰৰ পৰা মুখ্য প্ৰৱেশদ্বাৰলৈ এটা হস্তি সমদল উলিওৱা হয়। ইয়াৰ পাছতেই BTCৰ বন বিভাগৰ সচিব সুমন মহাপাত্ৰই ৰাষ্ট্ৰীয় উদ্যানখন 2025-26 পৰ্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে। আজিৰ কাৰ্যসূচীৰ আৰম্ভণিতে জনতাৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত 1 মিনিট মৌনতা অৱলম্বন কৰা হয়। অসম ৰেল যাত্ৰী সংস্থাই নিউ তিনিচুকীয়া আৰু ধুবুৰীৰ মাজৰ ইণ্টাৰচিটি ৰেলগাড়ীখন পুনৰ প্ৰৱৰ্তন কৰি ইয়াক জুবিন এক্সপ্ৰেছ নামেৰে চলাচল কৰাবলৈ আহ্বান জনাইছে। 2023 চনত তিনিচুকীয়াৰ পৰা ধুবুৰীলৈ উত্তৰ পূব সীমান্ত ৰেলৱে চলাচল বন্ধ কৰি দিয়া এই জৰুৰী ৰেলগাড়ীখন পুনৰ চলাচল কৰাবলৈ ৰেল যাত্ৰী সন্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ শৰ্মাই আহ্বান জনাইছে। তেওঁ কয় যে বৰপেটা ৰোড, ৰঙিয়া, টংলা, ওদালগুৰি আদিৰ পৰা তিনিচুকীয়া অথবা ধুবুৰীলৈ বিকল্প ৰেলগাড়ী চলাচল নথকা হেতুকে এই ৰেলখন অত্যন্ত আৱশ্যক। শিল্পীগৰাকীৰ প্ৰয়াণত উত্তৰ পূব সীমান্ত ৰেলৱে মালিগাঁৱৰ লগতে বিভিন্ন ষ্টেচনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। সেই হেতুকে জুবিন গাৰ্গৰ নামত ৰেলগাড়ীখনৰ চলাচল কৰাই তেওঁৰ প্ৰতি সন্মান জনোৱাৰ লগতে ৰেলযাত্ৰীৰ বহুদিনীয়া প্ৰয়োজন পূৰাবলৈ ৰেলযাত্ৰী সন্থাই উত্তৰ পূব সীমান্ত ৰেলৱেক আহ্বান জনাইছে। যোৱা 22 ছেপ্টেম্বৰত অনুষ্ঠিত BTC পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ পৰহিলৈ অনুষ্ঠিত হ'ব। ভোটগণনা পৰহিলৈ অনুষ্ঠিত হ'ব। ভোটগণনা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে BTCৰ অন্তৰ্গত 5খন জিলাতে প্ৰস্তুতি চলাই থকা হৈছে। উল্লেখযোগ্য যে এইবাৰৰ BTC নিৰ্বাচনত 78.42% লোকে ভোটদান কৰে। বাক্সা জিলাত 76.92%, কোকৰাঝাৰ জিলাত 82.31% আৰু বাকী 3খন জিলাত প্ৰায় 77% ভোটদান হয়। ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত 37 সংখ্যক পূব মণ্ডল জুনিয়ৰ এথলেটিক্স প্ৰতিযোগিতাৰ কালি দ্বিতীয় দিনা অসমে 4টা সোণ, 3টা ৰূপ আৰু 4টা ব্ৰঞ্জৰ পদক দখল কৰিছে। কালি অসমৰ হৈ 18 বছৰ অনুৰ্ধৰ ল'ৰাৰ 5000 মিটাৰ খোজকঢ়াত ফিৰডোজ আলম, লং জাম্পত জ্যোতিষমান বৰুৱা, 18 বছৰ অনুৰ্ধৰ ছোৱালীৰ 3 কিলোমিটাৰ খোজকঢ়াত সুপৰ্ণা দাস আৰু 4x100 মিটাৰ ৰিলে দৌৰত সোণৰ পদক অৰ্জন কৰে। 16 বছৰ অনুৰ্ধৰ ছোৱালীৰ 600 মিটাৰ দৌৰত ধৃতিমা উজিৰ, 20 বছৰ অনুৰ্ধৰ ছোৱালীৰ 1500 মিটাৰ দৌৰত পাহি কেওঁত আৰু 16 বছৰ অনুৰ্ধৰ পেণ্টাথলনত হাদমগোৰা ব্ৰহ্মই ৰূপৰ পদক লাভ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন 1:40